নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়াত কেইবাটাও অনুষ্ঠান উদ্বোধন কৰাৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰাৰ লগতে নতুনকৈ সাজি উলিওৱা ক্লক টাৱাৰো উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। আজি এই আঁচনিৰ জৰিয়তে প্ৰায় 33,000 মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰা হয়। অহা জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত 32,00,000 মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি জানিবলৈ দিয়ে। 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে বিধানসভা নিৰ্বাচনত 126টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। নৱপ্ৰজন্মক প্ৰাৰ্থিত্ব দিয়াৰ সন্দৰ্ভত সমষ্টিবাসীৰ সিদ্ধান্তই চূড়ান্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰিত আজি ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিঅ'ভেন আজাৰৰ উপস্থিতিত ইণ্ডো ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰে। ভাৰত আৰু ইজৰাইলৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজিৰ দিনটো অসমৰ কৃষি ক্ষেত্ৰত মাইলৰ খুঁটি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় ইজৰাইলৰ সৈতে সহযোগিতাৰে আৰম্ভ কৰিবলৈ লোৱা এই কেন্দ্ৰটোৱে অসমৰ কৃষি ক্ষেত্ৰক বিশেষভাৱে শক্তিশালী কৰাত সহায় কৰিব। তেওঁ ইজৰাইলৰ দূতাবাস আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়াৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগকো ধন্যবাদ জ্ঞাপন কৰে।
ক্ষেত্ৰিত ভাৰত ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক পাচলিৰ এটা উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ জৰিয়তে আমি ৰাজ্যৰ কৃষি খণ্ডলৈ বিশ্বমানৰ প্ৰযুক্তি কঢ়িয়াই অনাৰ দিশত এক সবল খোজ পেলাবলৈ সক্ষম হলো। এই কেন্দ্ৰই ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক মূৰ্তমান কৰি ইজৰাইলৰ উন্নত কৃষি প্ৰযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ এক সংমিশ্ৰণ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত ইজৰাইল কৃষি প্ৰকল্প অৰ্থাৎ IIAPৰ অংশীদাৰিত্বৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। অত্যাধুনিক প্ৰযুক্তিৰ সুবিধাৰে সুসজ্জিত এই কেন্দ্ৰটোৰ জৰিয়তে বাণিজ্যিক মূল্য থকা শস্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বছৰজোৰা খেতিৰ বাবে কৌশলগত পৰিকল্পনাৰে কৃষকসকলক উপকৃত কৰাৰো প্ৰয়াস কৰা হৈছে। ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্ৰযোজক তথা প্ৰাক্তন সাংসদ ধৰ্মেন্দ্ৰৰ আজি মুম্বাইত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক 12 দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ সুদৰ্শন সফল তাৰকা হিচাপে পৰিচিত ধৰ্মেন্দ্ৰই প্ৰায় 65 বছৰীয়া অভিনয় জীৱনত কমেও 300খন চলচ্চিত্ৰত অভিনয় কৰে। 1960 চনত দিল ভি তেৰা হাম ভি তেৰে শীৰ্ষক চলচ্চিত্ৰৰে হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটা ধৰ্মেন্দ্ৰই পৰৱৰ্তী চলচ্চিত্ৰ আই মিলন কি বেলা, ফুলৰ পথৰ, আয়ে দিন বাহাৰ কে আদিৰ জৰিয়তে অনুৰাগীসকলৰ বিপুল প্ৰশংসা লাভ কৰে। ষষ্ঠ আৰু অষ্টম দশকত কেইবাখনো চলচ্চিত্ৰত অভিনয়ে দৰ্শকক মোহাচন্ন কৰা অভিনেতাগৰাকীয়ে 9ম দশকৰ পৰা চৰিত্ৰ অভিনয় কৰিবলৈ আৰম্ভ কৰে। আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সোঁৱৰি প্ৰতিবছৰে 24 নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনাৰ 403 সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনাইছে। এই উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে বীৰ লাচিত দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ হোলঙাপাৰৰ লাচিত মৈদামত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই বীৰ পুৰুষ লাচিত বৰফুকনৰ নেতৃত্ব আৰু শৌৰ্যই অসমৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখিছিল বুলি মন্তব্য কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰূপজ্যোতি কৰ্মীও অনুষ্ঠানত উপস্থিত থাকে। কাইলৈৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব। এইবাৰৰ অধিৱেশনত 10খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।